ব্যবহারকারীদের একটি খবর উপভোগ নিয়ে আজকের প্রথম পাঠের খবর আছে ইউনেস্কো পর্যটন নতুন ক্ষেত্র বিশ্ব ঐতিহ্য ক্ষেত্ররূপে ঘোষণা করে। রাজ্যসভাত আজ সাধারণভাবে 2024 চৌত্রিশের ওপৰত পুনৰ আলোচনা আৰম্ভ হয়। কাৰ্গিল বিজয় দিৱস উপলক্ষে ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী প্ৰতিৰক্ষা মন্ত্ৰীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰতি বছৰে চিকিৎসাৰ উদ্দেশ্যে ভাৰতলৈ অহা বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে আৰু মহিলাৰ এছিয়া কাপ টি টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত ভাৰতীয় দলে প্ৰৱেশ কৰিছে। ইউনেস্কোৱে আজি চৰাইদেউ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে ঘোষণা কৰে। এই ঘোষণাৰ লগে লগে সাংস্কৃতিক শ্ৰেণীত মৈদাম ক্ষেত্ৰখন উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আৰু ভাৰতবৰ্ষৰ 43 সংখ্যক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত হৈছে। ইয়াৰ আগেয়ে কাজিৰঙা আৰু মানস ৰাষ্ট্ৰীয় উদ্যানত প্ৰাকৃতিক ঐতিহ্য শ্ৰেণীৰ অধীনত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত কৰা হৈছিল। একেদৰে ভাৰত এতিয়া সৰ্বাধিক বিশ্ব ঐতিহ্য ক্ষেত্ৰ থকা দেশ হিচাপে বিশ্বৰ ভিতৰত 6 নম্বৰ স্থানত আছে। এই অন্তৰ্ভুক্তিৰ কথা ঘোষণা কৰি সাংস্কৃতিক আৰু পৰ্যটন মন্ত্ৰী গগন্ত সিং শেখাৱতে কয় যে উত্তৰ পূৰ্বাঞ্চল আৰু অসমৰ বাবে এয়া হৈছে এক বৃহৎ সাফল্য। উল্লেখযোগ্য যে চৰাইদেউ জিলাত অৱস্থিত চৰাইদেউ মৈদাম ক্ষেত্ৰ অসমৰ পৰিয়াদমিজ হিচাপে অভিহিত কৰা হয় আৰু এই ক্ষেত্ৰখনত 90 গৰাকীতকৈ অধিক আহোম ৰাজপৰিয়ালৰ লোকক সমাধিস্থ কৰা হৈছে। এই ক্ষেত্ৰখনে আহোম ৰাজত্বৰ সুকীয়া ঐতিহ্য বহন কৰি আহিছে। এনেকুৱা ক্ষেত্ৰত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা প্ৰদান কৰাৰ লগে লগে সমগ্ৰ ভাৰতবাসী উৎফুল্লিত হৈছে। চৰাইদেউ মৈদাম ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত হোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনন্দ আৰু গৌৰৱ প্ৰকাশ কৰিছে। এটা টুইট বাৰ্তাত শ্ৰীমোদীয়ে কয় যে চৰাইদেউ মৈদামবোৰে পূৰ্বপুৰুষৰ প্ৰতি সৰ্বোচ্চ শ্ৰদ্ধা তৰ্পণৰ গৌৰৱময় আহোম সংস্কৃতিয়ে প্ৰদৰ্শন কৰি আহিছে। বিশ্ব ঐতিহ্যৰ তালিকাত স্থান লাভৰ পাছত মহান আহোম শাসন আৰু সংস্কৃতিৰ বিষয়ে অধিক লোকে জানিব পাৰিব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰাইদেউ মৈদামে ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত স্থান লাভ কৰাটো অসমৰ বাবে স্মৰণীয় দিন হিচাপে উল্লেখ কৰিছে। এয়া অসমৰ বাবে এটা বৃহৎ প্ৰাপ্তি বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে চৰাইদেউ মৈদাম হৈছে অসমৰ টাই আহোম জনগোষ্ঠীৰ গভীৰ আধ্যামিক বিশ্বাস, চমকী ঐতিহ্য আৰু স্থাপত্য ভাস্কৰ্যৰ অপূৰ্ব নিদৰ্শন। ৰাজ্যসভাত আজি সাধাৰণভাৱে 2024-25ৰ ওপৰত পুনৰ আলোচনা আৰম্ভ হয়। আলোচনাত অংশগ্ৰহণ কৰি ৱাই এছ আৰ চিপিৰ এছ নিৰঞ্জন ৰেড্ডীয়ে বাজেটখনৰ প্ৰশংসা কৰি কয় যে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেটত ৰাষ্ট্ৰমতী জনপ্ৰিয়তাবাদী দৃষ্টিভংগীৰ পৰিৱৰ্তে মধ্যম আৰু দীৰ্ঘম্যাদী বছৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। তেওঁ দেশৰ প্ৰগতিৰ বাবে ভালদৰে সাজু হোৱা যেন দেখা গৈছে বুলি উল্লেখ কৰি বৰ্ধিত বৈষম্যৰ সমস্যাটোৰ মোকাবিলা কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইফালে ভাৰতীয় কমিউনিষ্ট পাৰ্টীৰ চি পি আইৰ সদস্য পি সন্তোষ কুমাৰে বাজেটখন জনবিৰোধী বুলি অভিযোগ উত্থাপন কৰে। ৰাজ্যসমূহে প্ৰাপ্য ধন লাভ কৰিব লাগে বুলি উল্লেখ কৰি তেওঁ বাজেটখনক লৈ প্ৰশ্ন উত্থাপন কৰে। কৃষি খণ্ডৰ বাবে আবণ্টিত ধন ধাৰাবাহিকভাৱে হ্ৰাস পোৱাৰ অভিযোগ উত্থাপন কৰি চি পি আইৰ নেতাগৰাকীয়ে এখন নিষ্ঠাবান বাজেটৰ নিষ্ঠাবান কৃষকৰ বাজেট প্ৰৱৰ্তনৰ দাবী জনায়। লগতে কৃষকৰ উৎপাদিত সামগ্ৰীৰ ন্যূনতম সমৰ্থন মূল্যৰ বিষয়ত কেন্দ্ৰক প্ৰশ্ন কৰে। আনহাতে আৰ জে ডিৰ নেতা এল ডি সিঙে দেশৰ নিবনুৱা সমস্যাৰ বিষয়টো উত্থাপন কৰে। তেওঁ কয় যে এইবাৰৰ সাধাৰণ বাজেটত কৃষিখণ্ডে উপযুক্ত গুৰুত্ব লাভ কৰা নাই। ইপিনে বিজেপি নেতা গোলাম আলীয়ে দৃঢ়তাৰে কয় যে ভাৰত বৰ্তমান চৰকাৰৰ কাৰ্যকালত অৰ্থব্যৱস্থাৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰত 5ম স্থান দখল কৰিবলৈ সক্ষম হৈছে। তেওঁ লগতে কয় যে 2014 চনৰ আগেয়ে দেশত দুৰ্নীতি আৰু সন্ত্ৰাসবাদ অনিয়ন্ত্ৰিত আছিল, কিন্তু বৰ্তমান চৰকাৰৰ দিনত এইসমূহ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে বুলি তেওঁ উল্লেখ কৰে। সমগ্ৰ দেশতে আজি 25 সংখ্যক কাৰ্গিল বিজয় দিৱস পালন কৰা হৈছে। এই দিৱস উপলক্ষে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সশস্ত্ৰ বাহিনীক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমুৰ্মুৱে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ অসাধাৰণ সৌৰ্যক স্বীকাৰ কৰে। 1999 চনত কাৰ্গিলৰ শিখৰত ভাৰত মাতৃক ৰক্ষা কৰাৰ ক্ষেত্ৰত সৰ্বোচ্চ ত্যাগ কৰা বীৰ জোৱানসকলৰ প্ৰতি তেওঁ সন্মান জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কাৰ্গিল বিজয় দিৱস উপলক্ষে কাৰ্গিল যুদ্ধ স্মাৰক পৰিদৰ্শন কৰে। শ্ৰীমোদীয়ে দেশৰ বাবে সৰ্বোচ্চ ত্যাগ কৰা শ্বহীদ জোৱানসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। ভাৰতে মাধ্যমৰ এটা প্ৰশ্নত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আজিৰ দিনটো প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে অতি গুৰুত্বপূৰ্ণ তেওঁ লগতে এই দিনটোত দেশৰ ৰক্ষকসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ দিন বুলি অভিহিত কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও কাৰ্গিল বিজয় দিৱস উপলক্ষে শ্বহীদ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে দেশৰ আন আন প্ৰান্তৰ লগতে অসমতো কাৰ্গিল বিজয় দিৱস পালন কৰা হয় অৰুণাচল প্ৰদেশৰ টাৱাঙতো আজি বিভিন্ন কাৰ্যসূচীৰে কাৰ্গিল বিজয় দিৱস উদযাপন কৰা হয় অনুষ্ঠানত অংশগ্ৰহণ কৰি টাৱাঙৰ উপায়ুক্ত কাংকিন ডাঙৱান আৰু ব্ৰিগেডিয়াৰ ভি এছ ৰাজপুতে কাৰ্গিল যুদ্ধত মৃত্যুবৰণ কৰা শ্বহীদ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে প্ৰতি বছৰে চিকিৎসাৰ উদ্দেশ্যে দেশলৈ অহা বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে 2020 বৰ্ষত এই উদ্দেশ্যে অহা পৰ্যটকৰ সংখ্যা 183 গৰাকীৰ পৰা বৃদ্ধি পাই 2023 চনত এই সংখ্যা 635 হয়গৈ ৰাজ্যসভাত এটা লিখিত উত্তৰত পৰ্যটন মন্ত্ৰী গোবিন্দ সিং শেখাৱতে কয় যে দেশত চিকিৎসাৰ সুবিধা লব বিচৰাসকলৰ বাবে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে মেডিকেল ভেলু ট্ৰেভেল নামৰ এটা অফিচিয়েল পৰ্টেল মুকলি কৰে এই পৰ্টেলটোৱে ভাৰতলৈ অহা আন্তঃৰাষ্ট্ৰীয় চিকিৎসা নামন্ত্ৰীসকলৰ তথ্য আৰু ৰোগীৰ যাত্ৰা সুশৃংখলিত কৰাত সহায় কৰিব মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী অনুপমা দেৱে প্ৰধানমন্ত্ৰী মাতৃবন্দনা আঁচনিৰ অধীনত প্ৰসূতিৰ সুবিধা বৃদ্ধিৰ কোনো প্ৰস্তাৱ নাই বুলি আজি লোকসভাত অৱগত কৰে এটা লিখিত উত্তৰত তেওঁ কয় যে যোৱা মাহৰ শেষৰফালে 3,56,00,000 অধিক হিতাধিকাৰী পি এম এম ভি ৱাই ভিৱাইৰ অধীনত নাম অন্তৰ্ভুক্ত কৰিছে এই আঁচনিখন যোৱা 2017-18 চনৰ পৰা আৰম্ভ হৈছে মন্ত্ৰীগৰাকীয়ে কয় যে এই সময়ছোৱাত কেন্দ্ৰীয় আৰু ৰাজ্যিক অংশীদাৰিত্বকে ধৰি মুঠ 15,401,00,000 টকাতকৈ অধিক প্ৰসূতিৰ সুবিধাৰ বাবে 3,44,00,000 টকাতকৈ অধিক হিতাধিকাৰীক প্ৰদান কৰা হৈছে তেওঁ লগতে কয় যে এই আঁচনি হৈছে কেন্দ্ৰীয় পৃষ্ঠপোষকতা প্ৰসূতিৰ সুবিধা আঁচনি যাৰ অধীনত প্ৰথম সন্তানৰ বাবে প্ৰত্যক্ষ সুবিধা হস্তান্তৰৰ ক্ষেত্ৰত হিতাধিকাৰীৰ বেংক বা ডাকঘৰৰ একাউণ্টত পোনপটীয়াকৈ 5,000 টকাৰ নগদ ধন প্ৰদান কৰা হয় তেওঁ কয় যে যোগ্য হিতাধিকাৰীসকলে প্ৰতিষ্ঠানৰ প্ৰসৱৰ পাছত জননী সুৰক্ষাৰ অধীনত প্ৰসূতিৰ সুবিধাৰ দিশত অনুমোদিত নিয়ম অনুসৰি বাকী থকা ধন লাভ কৰিব পাৰিব পেৰিছ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠান আজি ভাৰতীয় সময় অনুসৰি নিশা 11 বজাত অনুষ্ঠিত হ'ব ইতিহাসৰ প্ৰথমবাৰৰ বাবে এইবেলি মুকলি আকাশৰ তলত অলিম্পিক ক্ৰীড়া সমাৰোহৰ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হৈছে সমাৰোহত অংশগ্ৰহণ কৰা দেশসমূহৰ প্ৰায় 10,500 গৰাকী খেলুৱৈ 100খন গাঁৱৰে পেৰিছৰ দৰ্শনীয় স্থলসমূহৰ ওচৰেৰে নিয়োজ হ'ব আৰু এইদৰে দেশসমূহৰ কুচকাৱাজ অনুষ্ঠিত হ'ব ওচৰত আৰম্ভ হয় আইফেল টাৱাৰৰ ওচৰত এই কুচকাৱাজৰ অন্ত পৰিব ইয়াৰ পাছতে অলিম্পিক শিক্ষা প্ৰজনন কৰা হ'ব আৰু তাৰ বেলেগে অলিম্পিক ক্ৰীড়াসমূহৰ আনুষ্ঠানিক উদ্বোধন কৰা হ'ব উদ্বোধনী অনুষ্ঠানত বেডমিণ্টন তাৰকা পি ভি সিন্ধু আৰু টেবুল টেনিছ খেলুৱৈ শৰত কমলে ভাৰতীয় দলক পতাকা বহন কৰিব কুচকাৱাজৰ সময়ছোৱাত ভাৰতীয় দলৰ সদস্যসকলে দেশৰ পতাকাৰ আৰ্হিত প্ৰস্তুত কৰা পৰম্পৰাগত সাজ পোছাক পৰিধান কৰিব ভাৰতে এইবাৰ অলিম্পিকত 117 জনীয়া দল প্ৰেৰণ কৰিছে আৰ্চাৰীত পুৰুষ আৰু মহিলা দলে ইতিমধ্যে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে মহিলাৰ এছিয়া কাপ টি টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত ভাৰতীয় দলে প্ৰৱেশ কৰিছে আজি অনুষ্ঠিত ছেমি ফাইনেলত ভাৰতীয় দলে বাংলাদেশৰ বিৰুদ্ধে 10 উইকেটত জয়লাভ কৰে খেলখনত বাংলাদেশৰ নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 80 ৰান সংগ্ৰহ কৰে প্ৰত্যুত্তৰে ভাৰতীয় দলটোৱে 11 অভাৰত 1টা উইকেট নেহেৰুৱাকৈ 83 ৰান সংগ্ৰহ কৰি বিজয় সাব্যস্ত কৰিছে প্ৰতিযোগিতাৰ ফাইনেল খেলখন অহা দেওবাৰে সন্ধিয়া 7 বজাত ভাৰত আৰু আনখন ছেমি ফাইনেলত বিজয়ী দল দুটাৰ মাজত অনুষ্ঠিত হ'ব বাতৰি শেষ কৰাৰ লগতে প্ৰধান বাতৰিকেইটা পুনৰবাৰ কেন্দ্ৰীয় আজি চৰাইদেউ মৈদাম ক্ষেত্ৰত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে ঘোষণা কৰে ৰাজ্যসভাত আজি সাধাৰণভাৱে 2024 বছৰৰ ওপৰত পুনৰ আলোচনা আৰম্ভ হয় কাৰ্গিল বিজয় দিৱস উপলক্ষে ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰতি বছৰে চিকিৎসাৰ উদ্দেশ্যে দেশলৈ অহা বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে আৰু মহিলাৰ এছিয়া কাপ টি টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত ভাৰতীয় দলে প্ৰৱেশ কৰিছে আমাৰ প্ৰতিযোগিতাৰ অন্তৰ্ণ কৰিছে